Iya, Akah Bani. বাতৰি পঢ়িছো সংগীতা শৰ্মায়ে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। এই পৰ্যায়ত অসমত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। উচ্চতম ন্যায়ালয়ে ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা 100% ভোটৰ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত আজি ৰায় প্ৰদান কৰিব। বিদেশ মন্ত্ৰালয়ে কৈছে যে ইৰাণে জব্দ কৰা এম এছ চি এৰিজ নামৰ মালবাহী জাহাজখনৰ 16গৰাকী সদস্য ঠিকা সম্পৰ্কীয় বাধ্যবাধকতা পূৰণ কৰাৰ পাছত দেশলৈ উভতি আহিব। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুই যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 35 ৰাণত পৰাস্ত কৰে। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। এই পৰ্যায়ত 12খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 88খন আসন সামৰি লোৱা হৈছে। সমষ্টিকেইটাৰ লগতে আউটাৰ মণিপুৰ লোকসভা সমষ্টিৰ বাকী অংশৰ বাবেও ভোটগ্ৰহণ আৰম্ভ হৈছে। আজি ভোটগ্ৰহণ অনুষ্ঠিত হোৱা সমষ্টিকেইটাৰ ভিতৰত অসম আৰু বিহাৰৰ 5টাকৈ, কেৰালাৰ 20টা, কৰ্ণাটকৰ 14টা, ৰাজস্থানৰ 13টা, উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ 8টাকৈ, মধ্যপ্ৰদেশৰ 6টা, পশ্চিমবংগ আৰু ছত্তীশগড়ৰ 3টাকৈ তথা মণিপুৰ, ত্ৰিপুৰা আৰু জম্মু কাশ্মীৰৰ 1টাকৈ সমষ্টি আছে। মধ্যপ্ৰদেশৰ বেতুল সংসদীয় সমষ্টিৰ বাবেও দ্বিতীয় পৰ্যায়তে ভোটগ্ৰহণ হোৱাৰ কথা আছিল যদিও বি এছ পিৰ প্ৰাৰ্থীগৰাকীৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত ভোটগ্ৰহণ তৃতীয় পৰ্যায়লৈ পিছুৱাই দিয়া হৈছে। এই পৰ্যায়ত আউটাৰ মণিপুৰ সংসদীয় সমষ্টিৰ 4গৰাকী প্ৰাৰ্থীসহ মুঠ 1202গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় হ'ব। ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে 1,67,000 ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে আৰু 16 লাখৰো অধিক নিৰ্বাচনী বিষয়াক নিয়োজিত কৰা হৈছে। এই পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ নেতাসকলৰ ভিতৰত কংগ্ৰেছৰ ৰাহুল গান্ধী, চি পি আইৰ এনি ৰাজা, কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, কংগ্ৰেছ নেতা শশী থাৰুৰ, বিজেপিৰ তেজস্বী সূৰ্য, হেমা মালিনী, অৰুণ গোভিল, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামী, বিজেপিৰ দিলীপ শইকীয়া, পৰিমল শুক্লবৈদ্য আৰু কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ অন্যতম। এই পৰ্যায়ত অসমত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ আৰম্ভ হৈছে। সমষ্টিকেইটাৰ অন্তৰ্গত জিলাসমূহৰ প্ৰশাসন তথা নিৰ্বাচন বিভাগসমূহে ভোটগ্ৰহণ প্ৰক্ৰিয়া স্বচ্ছ, শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহত পৰ্যাপ্ত সুৰক্ষা কৰ্মী নিয়োগ কৰাৰ লগতে স্পৰ্শকাতৰ হিচাপে চিহ্নিত ভোটকেন্দ্ৰসমূহত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে। তদুপৰি প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত ভোটদাতাসকলৰ সুবিধা হোৱাকৈ বিভিন্ন ব্যৱস্থা কৰা হৈছে। বিশেষকৈ দিব্যাংগ ভোটদাতাৰ বাবে ৰেম্প, প্ৰসূতি মাতৃসকলৰ বাবে শিশুক দুগ্ধপান কক্ষৰ ব্যৱস্থা, খোৱাপানী, শৌচালয়, বিদ্যুৎ যোগানকে ধৰি সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অসম আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে জটিল ভোটকেন্দ্ৰসমূহত অৰ্ধসামৰিক বাহিনীৰ জোৱানক সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু 4,745টা ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হৈছে। লগতে এই কেন্দ্ৰসমূহত মাইক্ৰ অবজাৰভাৰ নিয়োগ কৰা হৈছে। ইপিনে নিৰ্বাচনৰ সময়ছোৱাত সীমান্ত অঞ্চলত সুৰক্ষাৰ দিশটোৰ বিশেষ গুৰুত্ব আৰোপ কৰি ৰাজ্যখনৰ আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তসমূহ চীল কৰি দিয়া হৈছে। এই সময়ছোৱাত অঞ্চলসমূহত জনসাধাৰণৰ আহ যাহ নিষিদ্ধ কৰাৰ লগতে যিকোনো কুটাঘাতমূলক কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে চোকা দৃষ্টি ৰখা হৈছে। উচ্চতম ন্যায়ালয়ে ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা 100% ভোটৰ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত আজি ৰায় প্ৰদান কৰিব। ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ দীপাংকৰ দত্তাক লৈ গঠিত এখন বিচাৰপীঠে যোৱা বৃহস্পতিবাৰে দুদিনজোৰা ব্যাপক শুনানিৰ অন্তত গণতান্ত্ৰিক সংস্কাৰ সংস্থাৰ লগতে বিভিন্ন পক্ষই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত ৰায় সুৰক্ষিত ৰাখিছিল। বিষয়টোৰ শুনানি 18 এপ্ৰিলত সম্পন্ন হৈছিল আৰু 24 এপ্ৰিললৈ ৰায়দান সুৰক্ষিত ৰাখিছিল। 24 এপ্ৰিলত আদালতে ৰায়দান স্থগিত ৰাখে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত নিৰ্বাচন আয়োগৰ পৰা অধিক স্পষ্টীকৰণ বিচাৰে। শুনানিৰ সময়ত বিচাৰপীঠখনে ই ভি এম আৰু ভি ভি পেটৰ কাম কাজ আৰু ইয়াৰ সুৰক্ষা ব্যৱস্থাক লৈ নিৰ্বাচন আয়োগক কেইবাটাও প্ৰশ্ন সোধে। ন্যায়াধীশ খান্নাই নিয়ন্ত্ৰণ গোট অথবা ভি ভি পেটত মাইক্ৰ কণ্ট্ৰলাৰ স্থাপন কৰা আছে নে নাই সেয়া স্পষ্ট কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিয়ে। ন্যায়াধীশ খান্না আৰু ন্যায়াধীশ দত্তাই আজি বিষয়টো সন্দৰ্ভত সুকীয়া সুকীয়াকৈ ৰায় দিব। বিদেশ মন্ত্ৰালয়ে কৈছে যে ইৰাণে জব্দ কৰা এম এছ চি এৰিজ নামৰ মালবাহী জাহাজখনৰ 16গৰাকী সদস্য ঠিকা সম্পৰ্কীয় বাধ্যবাধকতা পূৰণ কৰাৰ পাছত দেশলৈ উভতি আহিব। নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে চালক দলৰ সদস্যসকলৰ স্বাস্থ্য ঠিকেই আছে আৰু তেওঁলোকে নিয়মীয়াভাৱে পৰিয়ালৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। তেওঁলোকে জাহাজত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে যোৱা 18 এপ্ৰিলত এম এছ চি এৰিজ নামৰ জাহাজখনৰ ভাৰতীয় চালক দলৰ সদস্যসকলৰ ভিতৰত ডেক কেডেট টিছা জোছেফ নিৰাপদে ভাৰতলৈ উভতি আহিছিল। ভাৰতীয় এথলীটসকলে ডুবাইত অনুষ্ঠিত 20 বছৰৰ অনুৰ্ধৰ এছীয় এথলেটিকছৰ কালি দ্বিতীয় দিনা পুৰুষ আৰু মহিলাৰ 3000 মিটাৰ ষ্টিপল চেচ শিতানত আধিপত্য বিস্তাৰ কৰে আৰু স্বৰ্ণ পদকৰ সংখ্যা 3লৈ বৃদ্ধি কৰে। দেশৰ হৈ একতা দেৰ মহিলাৰ 3000 মিটাৰ ষ্টিপল চেচত 10:31.92 ছেকেণ্ডেৰে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে পুৰুষৰ শিতানত ৰণবীৰ সিঙে 9:22.62 ছেকেণ্ডেৰে সোণৰ পদক হস্তগত কৰে। ইয়াৰ পূৰ্বে অনুৰাগ সিং কলেৰে পুৰুষৰ শ্বটপুট শিতানত স্বৰ্ণ পদক লাভ কৰিছিল। ভাৰতীয় এথলীটসকলে কালি প্ৰতিযোগিতাত মুঠ 7টা পদক লাভ কৰে। পুৱাৰ ভাগত আৰতীয়ে মহিলাৰ 10,000 মিটাৰ বেগাই খোজকঢ়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে। পাছত থ্ৰৱাৰ্ছ দলে স্বৰ্ণসহ 3টা পদক হস্তগত কৰে। যোৱাবাৰৰ চেম্পিয়ন সিদ্ধাৰ্থ চৌধুৰীয়ে দ্বিতীয় প্ৰয়াসত 19.02 মিটাৰ থ্ৰৰে ব্ৰঞ্জৰ পদক লাভ কৰে। একেদৰে অমানত কম্বুজে ৰূপৰ পদক হস্তগত কৰে। অমন চৌধুৰীয়ে পুৰুষৰ 400 মিটাৰত 47.53 ছেকেণ্ডেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু যোৱা নিশা হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 35 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে 207 ৰাণৰ লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 171 ৰাণহে কৰিবলৈ সমৰ্থ হয়। হায়দৰাবাদৰ হৈ শ্বাহবাজ আহমেদে সৰ্বাধিক 40 ৰাণ কৰি অপৰাজিত হৈ ৰয়। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ কেমৰুণ গ্ৰীণ, কৰ্ণ শৰ্মা আৰু স্বপ্নিল সিঙে 2টাকৈ উইকেট দখল কৰে। জছ ডেৰাল আৰু উইল জেকছে 1টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 206 ৰাণ কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ বিৰাট কোহলীয়ে 51, ৰজত পাটিদাৰে 50 আৰু কেমৰুণ গ্ৰীণে অপৰাজিত 37 ৰাণ কৰে। ৰজত পাটিদাৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ জয়দেৱ উনাদকটে 3টা, টি নটৰাজনে 2টা আৰু ময়ং মাৰ্কণ্ডে আৰু পেট কামিন্সে 1টাকৈ উইকেট লাভ কৰে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত পঞ্জাব কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। এই পৰ্যায়ৰ বাবে কালি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল। ইচ্ছুক প্ৰাৰ্থীসকলে 29 এপ্ৰিললৈকে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। এই পৰ্যায়ত দেশৰ 9খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা সংসদীয় সমষ্টিৰ বাবে 13 মে'ত ভোটগ্ৰহণ কৰা হ'ব। লোকসভা নিৰ্বাচনৰ 5ম পৰ্যায়ৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। এই পৰ্যায়ত 6খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 49টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। এই পৰ্যায়ৰ বাবে 3 মে' মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে আৰু 20 মে'ত ভোটগ্ৰহণ কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰবাৰ। লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। এই পৰ্যায়ত অসমত দৰং, ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। উচ্চতম ন্যায়ালয়ে ভি ভি পেট শ্লিপৰ সৈতে ই ভি এমৰ জৰিয়তে সাব্যস্ত কৰা 100% ভোটৰ সত্যাসত্য নিৰূপণৰ অনুৰোধ জনাই দাখিল কৰা কেইবাখনো আবেদন সন্দৰ্ভত আজি ৰায় প্ৰদান কৰিব। বিদেশ মন্ত্ৰালয়ে কৈছে যে ইৰাণে জব্দ কৰা এম এছ চি এৰিজ নামৰ মালবাহী জাহাজখনৰ 16গৰাকী সদস্য ঠিকা সম্পৰ্কীয় বাধ্যবাধকতা পূৰণ কৰাৰ পাছত দেশলৈ উভতি আহিব। আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে যোৱা নিশা আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদক 35 ৰাণত পৰাস্ত কৰে। এতিয়া বাতৰি ইমানতে অন্ত পৰিছে।